গীতমালা ঊনসত্তৰ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে সুস্নিম সুৰত গাবলগীয়া দাউদৰ ৰচিত গীত। হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা, কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছো। মই গভীৰ বোকাত তললৈ গৈছো, তাত থিয় হবলৈ ঠাই নাই। গভীৰ জলত আহি পালো, ঢল পানী মোৰ ওপৰেৰে বৈ গৈছে। মই কান্দি কান্দি ভাগৰিলো, মোৰ ডিঙি শুকাই গ'ল। মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে মোৰ চকু দুৰ্বল হৈ পৰিল। অকাৰণে মোক ঘৃণাওতাসকল মোৰ মূৰৰ চুলিতকৈও অধিক, অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী। মই যি চুৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। হে ঈশ্বৰ, তুমিয়ে মোৰ মূৰ্খতা জানি আছা, আৰু মোৰ দুখবোৰ তোমাৰ আগত লুকুৱাই নাথাকে। হে বাহিনীসকলৰ ঈশ্বৰ জিহুৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে। হে ইজৰাইলৰ ঈশ্বৰ, তোমাক বিচৰাসকল মোৰ দ্বাৰাই অপমানিত নহওঁ। তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে, তেওঁলোকে মোক সম্পূৰ্ণভাৱে অপদস্থ কৰিলে। মই মোৰ ভাইসকলৰ মাজত বিদেশী হলো, তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ অগ্নিৰে মোক গ্ৰাস কৰিলে, আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। যেতিয়া মই কান্দি কান্দি লঘোণেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ, তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ'ল। যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্ৰকাশ কৰিছিলোঁ, তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হ'লো। নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে, মই মতলীয়াবোৰৰ গানৰ বিষয় হ'লো। কিন্তু হে জিহুৱা, মই হ'লে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, তাক তুমি গ্ৰহণ কৰা। তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা। মোক ঘৃণাওতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। ঢল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক, আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। হে জিহুৱা, মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম। তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰোৱা, তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা। কাৰণ মই সংকটত আছো, শীঘ্ৰে মোক উত্তৰ দিয়া। তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা, মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। মোৰ অপযশ, লাজ আৰু অপমান তুমিয়েই জানি আছা। মোৰ সকলো প্ৰতিদ্বন্দ্বী তোমাৰ আগত আছে, তীব্ৰ তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল। কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালো, কিন্তু কোনো নাছিল। সান্তনা কৰাসকললৈ অপেক্ষা কৰিলো, কিন্তু এজনো নাপালো। তেওঁলোকে মোক আহাৰৰ বাবে বি দিলে, মোৰ পিয়াহত তেওঁলোকে মোক টেঙাৰ ৰস পান কৰালে। তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফাণ্ডৰ দৰে হ'ব, আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব। তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক। তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা, তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুওৱা। তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতংকগ্ৰস্ত কৰক, তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক, তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। কিয়নো তেওঁলোকক নিৰ্যাতন কৰাজনকেই তুমি প্ৰহাৰ কৰা। তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে, তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া। তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগি নহওক। জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক, আৰু ধাৰ্মীসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। কিন্তু মই হলে দুখ আৰু বেদনা পাইছো। হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম, ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। তেওঁলোকৰ অনুগ্ৰহ জিহুৱালৈ ভতৰা গৰুতকৈ উত্তম, নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈও সেয়ে জিহুৱাক অধিক সন্তোষ দিব। নম্ৰসকলে তাকে দেখি আনন্দিত হ'ব। হে ঈশ্বৰক বিচৰাসকল, তোমালোকৰ হৃদয় পূৰ্ণ জীৱিত হওক, কিয়নো জিহুৱাই দৰিদ্ৰসকললৈ কাণ পাতে আৰু তেওঁ নিজৰ বন্দিয়াসকলক সেৱজ্ঞান নকৰে। আকাশ আৰু পৃথিৱীয়ে তেওঁৰ প্ৰশংসা কৰক, সাগৰ আৰু তাৰ মাজত চলি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক, কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহুদাৰ নগৰবোৰ পুনৰাই নিৰ্মাণ কৰিব। লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব, তেওঁ দাগবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব, তেওঁৰ নাম প্ৰেম কৰোতাসকলে তাত বাস কৰিব।